এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে আজিৰে পৰা 12 জুনলৈ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযানৰ আয়োজন কৰিছে। এই অভিযানৰ উদ্দেশ্য হৈছে দেশৰ 700খন জিলাৰ প্ৰায় 1.5 কোটি কৃষকক কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। অসমতো এই অভিযানত 26খন জিলাৰ 3,250খন গাঁও আৰু 500,000ৰো অধিক কৃষকক সামৰি লোৱাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই অভিযানৰ বাবে কৃষি বিভাগ, আনুষংগিক বিভাগ আৰু কৃষি বিজ্ঞানীসকলক লৈ 52টা গোট গঠন কৰা হৈছে। এই কাৰ্যসূচীৰ সময়ছোৱাত খাৰিফ শস্য উৎপাদনত সহায়ক হোৱাকৈ বহনক্ষম প্ৰযুক্তিৰ বিষয়ে প্ৰচাৰ, ভূমি স্বাস্থ্যপত্ৰৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষিখণ্ডৰ বিভিন্ন সমস্যাৰ অধ্যয়ন আৰু ইয়াৰ প্ৰাথমিকভাৱে গৱেষণাৰ ৰূপৰেখা তৈয়াৰৰ ব্যৱস্থা কৰা হ'ব। কৃষক কল্যাণৰ হকে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ কৃষকসকলক শস্য বীমা কৰাবৰ বাবে জিলা কৃষি বিভাগে আহ্বান জনাইছে। এই আঁচনিৰ অধীনত শস্য বীমা কৰোৱা কৃষকসকলৰ শস্য প্ৰাকৃতিক দুৰ্যোগ অথবা কীট পতংগই অনিষ্ট কৰিলে তেওঁলোকক ইয়াৰ ক্ষতিপূৰণ দিয়া হ'ব। এই আঁচনিৰ অধীনত মাত্ৰ 100 টকাত 1 হেক্টৰ কৃষিভূমিৰ শস্য বীমা কৰিব পাৰিব বুলি জিলা কৃষি বিভাগে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কৃষকসকলে শালি খেতিৰ বাবে 31 জুলাই পৰ্যন্ত পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড, মাটিৰ খাজনা ৰচিদ, বেংক পাছবুক আৰু মোবাইল নম্বৰ থকাটো প্ৰয়োজনীয় বুলি কৃষি বিভাগে জানিবলৈ দিছে। জিলাখনত SBI সাধাৰণ বীমা কোম্পানীৰ দ্বাৰা শস্য বীমা কৰোৱা হ'ব। জিলাখনত এই বছৰ খাৰিফ শস্যৰ বাবে 26,500টা পঞ্জীয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাজ্য চৰকাৰে কন্যা সন্তানৰ বিদ্যায়তনিক শিক্ষাৰ লগতে তেওঁলোকক আত্মৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি তোলাৰ বাবে ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে 10,05,000 কন্যাক সমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয় যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত 2024-25 বৰ্ষত 13,367খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক কাৰাটে, জুডো আৰু টাইকোৱাণ্ডোৰ সমৰকলাৰ 3-মহীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়। কেন্দ্ৰীয় তীখা আৰু গুৰু উদ্যোগ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা আজি দুদিনীয়া কাৰ্যসূচীৰে দক্ষিণ হালমাৰা মানকাছৰ জিলালৈ আহিব। মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববীৰ সৈতে হাতশিঙিমাৰীত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰাৰ লগতে জিলাখনত ৰূপায়ণ হৈ থকা জল জীৱন মিছনৰ 3খন আঁচনিৰ কাম কাজ পৰিদৰ্শন কৰিব। মন্ত্ৰীগৰাকীয়ে ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তও পৰিদৰ্শন কৰাৰ কথা। কাইলৈ তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, অমৃত সৰোবৰকে ধৰি বিভিন্ন আঁচনিৰ পৰ্যালোচনা কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যোৱা নিশা বনকৰ্মী আৰু আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত এজন চোৰাং চিকাৰী নিহত হয়। উদ্যানখনৰ অগৰাতলী বনাঞ্চলৰ ধানবাৰী বন শিবিৰ এলেকাত বনকৰ্মী আৰু আৰক্ষীৰ যুটীয়া অভিযানত আঘাতপ্ৰাপ্ত চিকাৰীজনক বোকাখাটৰ শ্বহীদ কমলামিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। নিহত চিকাৰীজনৰ পৰা এটা বন্দুক উদ্ধাৰ কৰা হৈছে। চোৰাং চিকাৰীজনক বাতৰি যুগুতোৱাৰ পৰলৈ চিনাক্ত কৰিব পৰা হোৱা নাই। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পৰহিলৈ নিশা 8:02 ইয়াৰ দৃষ্টিপাত অনুষ্ঠানত সেনাবাহিনীত কৰ্মসংস্থাপনৰ সুবিধা শীৰ্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত নৌবাহিনীৰ অৱসৰপ্ৰাপ্ত কমোডৰ কমলী চৌধুৰী আৰু স্থল সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বলেন্দ্ৰ গোস্বামীয়ে অপাৰেচন সিন্দুৰত সেনাবাহিনীৰ সফলতাৰ আঁৰৰ কথাও প্ৰকাশ কৰিব। এই অনুষ্ঠানটিৰ আঁত ধৰিব আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ 101.6 MHz, অল ইণ্ডিয়া ৰেডিঅ' এপৰ লগতে ফেচবুক পেজ এয়াৰ নিউজ গুৱাহাটী .rnews আৰু ইউটিউব চেনেল @AirNews গুৱাহাটীত লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাব। স্নাতকোত্তৰ শিক্ষক পদৰ বাবে যোৱা 19 জানুৱাৰীত অনুষ্ঠিত টেট তথা নিযুক্তি পৰীক্ষাত লাভ কৰা নম্বৰসমূহ কাইলৈ দিনৰ 11 বজাৰ পৰা ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইটত উপলব্ধ হ'ব। এই সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ সঞ্চালক মমতা হোজাই জাৰি কৰা জাননী অনুসৰি প্ৰাৰ্থীসকলে ৱেবছাইটৰ পৰা নম্বৰসমূহ ডাউনলোড কৰিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব। মুল্লানপুৰত আজি হ'বলগীয়া প্ৰথমখন কোৱালিফায়াৰত পইণ্ট তালিকাৰ শীৰ্ষত থকা পঞ্জাব কিংছ দ্বিতীয় স্থানৰ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত কাইলৈ এলিমিনেটৰ খেলৰ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানৰ গুজৰাট টাইটানছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।